বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ বিপদ সংকুল আৰু প্ৰত্যন্ত অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে নগাঁও, ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, দৰং আদি জিলাৰ বিপদ সংকুল আৰু উপান্ত অঞ্চলৰ থলুৱা লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব। অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে অসম আন্দোলনৰ পৰাই দাবী উত্থাপন হৈ আহিছিল বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে। মন্ত্ৰীসভাৰ বৈঠকত সৰু সজাই ক্ৰীড়া প্ৰকল্প, SIRD আৰু মঙলদৈ ষ্টেডিয়ামৰ নাম সলনিটো অনুমোদন জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা অনুসৰি সৰুসজাই ক্ৰীড়া প্ৰকল্প অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামকৰণ কৰা হ'ব। একেদৰে SIRDৰ নাম গোলাপ বৰবৰা আৰু মঙলদৈ ষ্টেডিয়ামৰ নাম শেষৰজন দৰঙী ৰজা ধৰ্ম নাৰায়ণৰ নামেৰে জনা যাব। অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ কোনো সংস্থাৰ সৈতে তেওঁৰ কোনো প্ৰকাৰৰ যোগাযোগ থকাৰ অভিযোগ অস্বীকাৰ কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰে। গগৈ অৱশ্যে কয় যে 14-15 বছৰ আগতে তেওঁৰ পন্নীয়ে এটা আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংগঠনত কাম কৰাৰ সূত্ৰে তেওঁ পাকিস্তান ভ্ৰমণলৈ গৈছিল। এই ভ্ৰমণ সম্পূৰ্ণ বৈধ আছিল বুলিও শ্ৰীগগৈয়ে দাবী কৰে। কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ ছত্ৰছায়াত উত্তৰ পূৰ্বাঞ্চল অবৈধ কয়লা আৰু মাদক দ্ৰব্যৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ শেহতীয়া তালাচী অভিযানৰ জেৰ টানি শ্ৰীগগৈয়ে বাস্তৱিক পৰিস্থিতি চিন্তাজনক বুলি অভিহিত কৰে আৰু শাসকীয় বিজেপি চৰকাৰে এই সমস্যাক আওকাণ কৰা বুলি অভিযোগ তোলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অৱশেষত গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা কথাটো স্বীকাৰ কৰিছে আৰু গৌৰৱ গগৈ সম্পৰ্কত তেওঁ ইমান দিনে কৈ অহা কথাবোৰ সত্য বুলি প্ৰমাণ হ'ব বুলি ডঃ শৰ্মাই সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী তদাৰকী কোষে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাক কাইলৈ দিনৰ 11 বজাত উপস্থিত হ'বলৈ কৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কাইলৈৰ পৰা 12 জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে দেশৰ 700খন জিলাৰ প্ৰায় 1.5 কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত 26খন জিলাৰ 3,250খন গাঁও আৰু 5 লাখৰো অধিক কৃষকক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ বাবে কৃষি বিভাগ, আনুষংগিক বিভাগ আৰু কৃষি বিজ্ঞানীসকলক লৈ 52টা গোট গঠন কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ছোৱাত খাৰিফ শস্য উৎপাদনত সহায়ক হোৱাকৈ বহনক্ষম প্ৰযুক্তিৰ বিষয়ে প্ৰচাৰ, ছয়েল হেল্থ কাৰ্ডৰ আধাৰত সাৰৰ ব্যৱহাৰ, কৃষিখণ্ডৰ বিভিন্ন সমস্যা অধ্যয়ন আৰু ইয়াৰ ওপৰত প্ৰাথমিকভাৱে গৱেষণাৰ ৰূপৰেখা তৈয়াৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। অভিযানৰ অংশ হিচাপে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰই জিলা প্ৰশাসন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগৰ সহযোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। 13-দিনীয়া এই কাৰ্যসূচীত জিলাখনৰ 52টা স্থানৰ সকলো গাঁও পঞ্চায়তৰ অন্তৰ্গত 10,000ৰো অধিক কৃষকক সামৰি লোৱা হ'ব। ধেমাজিৰ বাটঘৰীয়া গাঁও পঞ্চায়তত কাইলৈ অভিযানৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ অনুজ পেগু উপস্থিত থকাৰ কথা। যোৰহাট জিলাত হ'বলগীয়া বিকশিত কৃষি সংকল্প অভিযান সফলভাৱে ৰূপায়ণৰ বাবে কালি জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত বিশেষ সভা অনুষ্ঠিত হয়। সভাত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী, জিলা কৃষি বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰতিনিধিকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী কৌশিক ৰাৰ সভাপতিত্বত আজি কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত সম্ভাৱ্য বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত মন্ত্ৰী শ্ৰীৰায়ে জিলাখনত বাৰিষাৰ পূৰ্বৰ প্ৰস্তুতিৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত বান প্ৰতিৰোধ, আন্তঃবিভাগীয় সমন্বয় আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাত অগ্ৰাধিকাৰ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে সীমান্ত অঞ্চলৰ স্লুইছ গেটৰ অৱস্থা তৎকালীনভাৱে পৰিদৰ্শন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে একেলগে কাম কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰয়োজন সাপেক্ষে অস্থায়ী বান শিবিৰ হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ বিদ্যালয়সমূহ সাজু কৰি ৰাখিব লাগে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 31 মে শনিবাৰে নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌবাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্দুৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথাও প্ৰকাশ কৰিব। এই অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ 101.6 MHz, অল ইণ্ডিয়া ৰেডিঅ' এপৰ লগতে ফেচবুক পেজ AIR News guwahati.rnu আৰু ইউটিউব চেনেল @AIR News গুৱাহাটী লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।